ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি জামছেদপুৰৰ কাৰান্দি এলেকাত আয়োজিত অল চিকি লিপিৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নগাঁৱৰ বটদ্ৰৱাত ঐতিহাসিক সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰে। বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আৰু নিয়োগ নিশ্চিত যোজনা অৰ্থাৎ জি ৰাম জি আইনে ৰাজ্যসমূহক 17,000 কোটি টকা আবণ্টন দিছে। মেক্সিকোৰ আন্তঃমহাসাগৰীয় কৰিডৰত এখন যাত্ৰীবাহী ৰেলগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত 13 গৰাকী লোকৰ মৃত্যু ঘটিছে আৰু মহিলা টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল কাইলৈ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি জামছেদপুৰৰ কাৰান্দি এলেকাত আয়োজিত অল চিকি লিপিৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ভাগ লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে অল চিকি লিপিৰ প্ৰৱৰ্তক পণ্ডিত ৰঘুনাথ মুৰ্মুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। উল্লেখযোগ্য যে পণ্ডিত মুৰ্মুৱে 1925 চনত চাওতালী ভাষা শুদ্ধভাৱে লিখাৰ প্ৰয়াসেৰে এই লিপি প্ৰৱৰ্তন কৰিছিল। এই বৰ্ণমালাত 30টা আখৰ আছে আৰু প্ৰতিটো আখৰেই প্ৰকৃতিৰ বিভিন্ন উপাদানৰ দ্বাৰা প্ৰভাৱিত। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে পুডুচেৰীক এখন গৌৰৱময় মহানগৰ বুলি অভিহিত কৰি কয় যে চহৰখনে কেইবা শতিকা আগৰ পৰাই বিশ্ববাসীৰ আগত কেৱল প্ৰাচীন সভ্যতাৰ পৰিচয় দিয়াই নহয় প্ৰেম আৰু সামগ্ৰিকতাৰ মূল্যবোধকো প্ৰতিফলিত কৰি আহিছে। উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চলটো ভ্ৰমণলৈ যোৱা ৰাধাকৃষ্ণনে পুডুচেৰীত উপস্থিত হৈ এইদৰে মত প্ৰকাশ কৰে। পুডুচেৰীয়ে ইয়াৰ সাংস্কৃতিক শ্ৰেষ্ঠত্বক দীৰ্ঘকাল ধৰি সযত্নে সংৰক্ষণ কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে চহৰখনে সুব্ৰমণিয়া ভাৰতীয়া, ভি ভি এছ আয়াৰ আৰু ভাৰতী দাসনকে ধৰি প্ৰসিদ্ধ কবি আৰু চিন্তাবিদসকলৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পূৰ্বে আজি পুডুচেৰীত উপস্থিত হোৱাৰ পাছত উপৰাষ্ট্ৰপতিগৰাকীক সন্মান সহকাৰে আদৰণি জনোৱা হয়। শ্ৰীৰাধাকৃষ্ণনক আদৰণি জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত পুডুচেৰীৰ উপৰাজ্যপাল কে কৈলাশনাথন, মুখ্যমন্ত্ৰী এম ৰংগস্বামী, বিধানসভাৰ অধ্যক্ষ আৰ ছেলভম, কেইবাগৰাকীও মন্ত্ৰী আৰু সাংসদকে ধৰি বহুকেইগৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। আজিৰ এই অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীয়ে স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত কুমাৰা গুৰুপল্লমত বাসগৃহ লাভ কৰা হিতাধিকাৰীসকলৰ মাজত ঘৰৰ চাবি বিতৰণ কৰে। দিনযোৰা ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি কিছু সময়ৰ পূৰ্বে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰে। বটদ্ৰৱা প্ৰকল্পস্থলীত উপস্থিত হোৱাৰ পাছতে গৃহমন্ত্ৰীগৰাকীক আয়তীসকলে দিহানাম পৰিৱেশনেৰে আদৰণি জনায়। গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ গুৰু আসনৰ প্ৰতিকৃতি, মুখা শিল্পৰ চানেকি আৰু পাটৰ গামোচাৰে আদৰণি জনায়। শ্ৰীশ্বাহে বটদ্ৰৱাত কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে ভালেমান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱাত ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা সংস্কৃতি আৰু আধ্যামিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। শ্ৰীশ্বাহে আজি বৰদোৱাত এটা ৰাজহুৱা সমদলতো অংশ লোৱাৰ কথা। উল্লেখযোগ্য যে 222 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বটদ্ৰৱা প্ৰকল্পত গুৰুৱাসন ভৱন, মণিকাঞ্চন নামঘৰ, দক্ষতা বিকাশ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ, কলা কেন্দ্ৰ, নাটঘৰ, 10টা জনগোষ্ঠীয় কুটীৰকে ধৰি বিভিন্ন ব্যৱস্থা থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে আন্তঃগাঁথনি উন্নয়নেৰে ৰাজ্যৰ আইন শৃংখলা ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্যৰে গুৱাহাটীত আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা মুকলি কৰিব। 111 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱনত 400 গৰাকী বিষয়াৰ বাবে সুব্যৱস্থা থকাৰ উপৰি আৰক্ষীৰ সকলো শাখা, সংযুক্ত কাৰ্যালয়, একত্ৰিত প্ৰমাণীকৰণ শাখা আদি থাকিব। শ্ৰীশ্বাহে খানাপাৰাত নৱনিৰ্মিত 5,000 আসনযুক্ত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহও উদ্বোধন কৰিব। 45 বিঘা এলেকাজুৰি 291 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰেক্ষাগৃহত সন্মিলন ভৱন, অত্যাধুনিক দৃশ্য শ্ৰব্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনিকে ধৰি কেইবাটাও উন্নতমানৰ ব্যৱস্থা থাকিব। গৃহমন্ত্ৰীগৰাকীয়ে এই প্ৰেক্ষাগৃহতে জন্মগতভাৱে থকা হৃদৰোগৰ পৰা সুস্থ হোৱা 1,000 শিশুৰ অভিবাদন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ ল'ব। শ্ৰীশ্বাহে বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আৰু নিয়োগ নিশ্চিত যোজনা অৰ্থাৎ জি ৰাম জি আইনে ৰাজ্যসমূহক 17,000 কোটি টকা আবণ্টন দিছে। এই আইন 20 বছৰ পুৰণি মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চয়তা আইন এম জি এনৰেগা 2005ৰ সলনি কাৰ্যকৰী কৰা হৈছে। ভাৰতীয় ষ্টেট বেংক এছ বি আইৰ এটা গৱেষণা প্ৰতিবেদন অনুসৰি এই আইন কাৰ্যকৰী হোৱাৰ ফলত ৰাজ্যসমূহত পুঁজিৰ বিতৰণ অধিক উন্নত হ'ব। এই প্ৰতিবেদনত প্ৰকাশ পোৱা মতে এম জি এনৰেগাৰ সংশোধন আৰু নবীকৰণৰ জৰিয়তে বিকশিত ভাৰত জি ৰাম জীয়ে উন্নয়নৰ যাত্ৰাৰ ৰূপান্তৰমূলক ব্যৱস্থা আৰু কৌশলসমূহ সংহত কৰি তুলিব। এই আইনৰ দ্বাৰা প্ৰতিযোগিতামূলক প্ৰকল্প চিনাক্তকৰণ, উৎপাদনশীল সম্পদ সৃষ্টি, উপাৰ্জন বৃদ্ধি আৰু দক্ষ নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এছ বি আইৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা ড সৌম্যকান্তি ঘোষৰ নেতৃত্বত যুগুত কৰা এই প্ৰতিবেদনত বিকশিত ভাৰত জি ৰামজী আইনে নিয়োগ সৃষ্টি ব্যৱস্থা শক্তিশালী কৰাৰ দিশত থকা পূৰ্বৰ দুৰ্বলতাসমূহ আঁতৰ কৰাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটোক স্বচ্ছ, পৰিকল্পিত আৰু প্ৰতিটো পৰ্যায়ত জবাবদিহি কৰি তুলিব। উল্লেখযোগ্য যে সংসদৰ শীতকালীন অধিৱেশনত দুয়োখন সদনে বিকশিত ভাৰত জি ৰামজী বিধেয়ক গৃহীত কৰিছিল আৰু ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই বিধেয়কত অনুমোদন জনোৱাৰ পাছতে আইন হিচাপে কাৰ্যকৰী হৈছিল। এই আইনে পূৰ্বৰ এম জি এনৰেগাৰ 100 দিনৰ ঠাইত গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালক 125 দিনৰ নিশ্চিত নিয়োগ প্ৰদান কৰিব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইয়ে ফেব্ৰুৱাৰীত হ'বলগীয়া কেন্দ্ৰীয় শিক্ষক যোগ্যতা নিৰূপণকাৰী পৰীক্ষা চি টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক সকাহ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। চি বি এছ ইয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই পৰীক্ষাৰ বাবে যোৱা 27 নৱেম্বৰৰ পৰা 18 ডিচেম্বৰলৈ অনলাইন আবেদনৰ প্ৰক্ৰিয়া মুকলি আছিল যদিও সময়সীমা উকলি যোৱাৰ পাছত পৰিষদে পৰ্টেলৰ বিসংগতিৰ বাবে আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা বুলি একাংশ শিক্ষাৰ্থীৰ পৰা অভিযোগ লাভ কৰিছিল। পৰিষদে বিষয়টো চালি জাৰি চাই পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা অথচ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰা 161,000ৰো অধিক শিক্ষাৰ্থীক আবেদন সম্পূৰ্ণ কৰাৰ সুযোগ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। দেশত পেন কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগৰ বাবে অন্তিম সময়সীমা অহা 31 ডিচেম্বৰ ধাৰ্য কৰা হৈছে। নাগৰিকে কৰ আদায় দিয়াৰ সময়ত ব্যক্তিৰ আধাৰ আৰু পেন কাৰ্ড সংলগ্ন কৰাটো বাধ্যতামূলক কৰা হৈছে। 2024 চনৰ 1 অক্টোবৰতে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড সংলগ্ন কৰাৰ এটা নিৰ্দেশ জাৰি কৰা হৈছিল আৰু পাছত এই সময়সীমা 2025 চনৰ 3 এপ্ৰিললৈ পুনৰ বৃদ্ধি কৰা হয়। 31 ডিচেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড সংলগ্ন নকৰিলে 1,000 টকাকৈ জৰিমনা ভৰিব লাগিব, অন্যথা পেন কাৰ্ডসমূহ নিষ্ক্ৰিয় কৰি দিয়া হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। এই সময়সীমাৰ ভিতৰত আধাৰ আৰু পেন সংলগ্ন নকৰিলে 2026 বৰ্ষৰ টি ডি এছ আৰু টি চি এছ ধনৰাশি ঘূৰাই দিয়া নহ'ব। মেক্সিকোৰ ছেলিনা ক্ৰুজ কুৱাজিয়াকুৱেল কোচ পথৰ ইছমাছ অব টেহৱান টেপেকৰ আন্তঃমহাসাগৰীয় কৰিডৰত এখন যাত্ৰীবাহী ৰেলগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত 13 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে 98 গৰাকী আহত হয়। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰেলগাড়ীখনত 250 গৰাকী যাত্ৰী আছিল। মেক্সিকোৰ নৌসেনা বিভাগে উদ্ধাৰ অভিযানৰ বাবে 360 গৰাকী জোৱান, এম্বুলেন্স, ড্ৰোনকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি ক্লডিয়া শ্বেইনবমে সংশ্লিষ্ট বিষয়াসকলক আহত লোকসকলক প্ৰয়োজন সাপেক্ষে চিকিৎসা সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। মহিলা টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। কালি একেটা স্থানতে অনুষ্ঠিত শৃংখলাৰ চতুৰ্থখন খেলত ভাৰতে শ্ৰীলংকাক 30 ৰাণত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 2টা উইকেট হেৰুৱাই শ্ৰীলংকাক 222 ৰাণত বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ স্মৃতি মন্ধানাই 80 আৰু শেফালী বাৰ্মাই 79 ৰাণ কৰে। প্ৰত্যুত্তৰত শ্ৰীলংকাই 20 অভাৰত 6 উইকেটৰ বিনিময়ত 191 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ সামাৰী আথাপাট্টুৱে 52 ৰাণ কৰে। স্মৃতি মন্ধানাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। কালি জয়ৰ সুবাদত ভাৰতে 5খনীয়া টি টুৱেণ্টি শৃংখলাত 4-0ৰ অগ্ৰগতি লাভ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি জামছেদপুৰৰ কাৰান্দি এলেকাত আয়োজিত অল চিকি লিপিৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নগাঁৱৰ বটদ্ৰৱাত ঐতিহাসিক সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰে। বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আৰু নিয়োগ নিশ্চিত যোজনা অৰ্থাৎ জি ৰাম জি আইনে ৰাজ্যসমূহক 17,000 কোটি টকা আবণ্টন দিছে। মেক্সিকোৰ আন্তঃমহাসাগৰীয় কৰিডৰত এখন যাত্ৰীবাহী ৰেলগাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত 13 গৰাকী লোকৰ মৃত্যু ঘটিছে আৰু মহিলা টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল কাইলৈ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।